হ্যালো হ্যালো
ওই হেৰি হেৰি গাৰ্গী
অ
গাৰ্গী কি খবৰ
শুনি আছো আৰু
হা এই চাকৰি পালে যা নাজান ই চাকৰি পালে নুমলীগড় ৰিফাইনেৰী
কোনে
পাৰ্থই
অ অ পাৰ্থনা
অ পাৰ্থই চাকৰি পালে
অ বৰ্তাই দিছে নেকি
অ বলে যাবা দে তেল গরমলে যাবা নে এটা গান
শুনিছিলে
করি আহতে বাবা থানত কি রাখে লবি দে পাতলে নাযাও
সে পাইডৰ দাদা নিচিনাও বৰ্তা একদম ভুল কথা চিকা
ঠিক আছে বাৰু ঠিক আছে তই যদি বিয়া নহয় এজনী উলিয়াই দে গুলমুখী এজনী উলিয়াই দে তুই বিয়া পাতিব লাগিব
উলিয়াই দিম মই উলিয়াই দিম একদম নিজৰ দাদা নিচিনা
তই এজনী সুন্দৰকে উলিয়াই দে তাৰ মই তাক ছয় মাহৰ ভিতৰত বিয়া পাতিবলৈ কৈছো মানে মই কৈছো নহয় নীলোৎপলৰ নীলোৎপলৰ বিয়া পাতাই দিছো নহয় কিমান মোৰ কিমান অত্যাচাৰ হৈছিলে বাপেকৰ লগত যুদ্ধ চবৰ লগত যুদ্ধ কৰি মই নীলোৎপলৰ বিয়া পাতি দিছো তাৰ যাৰ চাকৰি বাকৰি নাই এতিয়া সুন্দৰকে
ছোৱালী এজনী পটুৱাই আছো আপুনি মোৰ লগত আপুনি কণ্টেক্টত আছে নহয় হোৱাটছএপত মই আপোনাক ফটো চটো দি সংসাৰ ছোৱালী লৈম বুলি মুখীয়া
ধুনীয়া এজনী ছোৱালী উলিয়াই দে
ভাল ছোৱালী
মই তাৰ বিয়া পাতিব লাগে মোৰ কথা হ'ল বিয়া পাতা মোৰ তাৰ বিয়াখন হবই লাগে অতি সোনকালে সেইটোতো মই নাজানো তহঁতৰ কি চলি আছে মই নাজানো তই পিছফালে গাড়ীৰ পিছফালে বহিছিলি নহয় সেইকাৰণে কৈছে সি এইটোতো মই নাজানো সি কোৱাটোৱে মই কৈছো তাৰ ভাৰ্চনটোৱে কৈছো মইতো ভাৰ্চন নাজানো নহয় বাবাই ঐ মইতো ভাৰ্চন নাজানো মইতো তাতে নাই মই দেখা
নাই
শুন দুটা সত্য গম পা দুটা সত্য কথা গম পা যে পৃথিৱীখন গোলক নহয় সেইটো গম
পা
অ এখন সমতল ক্ষেত্ৰত তহঁতৰ চন্দ্ৰযান চব মিছা ফাকি
নোৱাৰো
মোৰ ওচৰলৈ আহিবলৈ কাপোৰ চাফা হব লাগিব একেবাৰে চাফা হব লাগিব শুন আৰু দুই নম্বৰ তহঁতৰ পেপাৰৰ পইচা বিলাক যিমান আছে যিখিনি বেংকত ছেভিংছত ৰাখিছ সেইখিনি ৰূপ কিনি ল মই কৈছো ন ৰূপ হা যদি ৰূপ হাতত নাথাকে নাই এক কেজি এজন মানুহৰ হাতত এক কেজি ৰূপ থাকিব লাগে
মই ৰূপেই কিনি আছো
অ কিনি চা তহঁতে ৰূপ কইন নিকিনিলেও হেৰি কিনিব পাৰ নাই তই পায়েল বিলাক পায়েল পায়েল
মই আঙুঠি চেইন গোটেই ৰূপৰে কিনিব কৰিব
মই কওঁ শুন তই যেতিয়া বিয়া হবি তোৰটো গিৰিয়েটো এটা মূৰ্খ মূৰ্খটো হবই মহামূৰ্খ কাৰণ শিৱ বিলাক মূৰ্খ শিৱ শিৱ হল পগলা হয় নাই তই শিৱ এটাৰ লগত যেতিয়া বিয়া হবি সি এটা পগলা হব সি লাষ্টত যেতিয়া দেখিব জানে পেপাৰৰ পইচা সঁচা নহয় তেতিয়া কি হব জানে তই যে পায়েলডাল পিন্ধি আছ সেই পায়েলৰ এটা এটা গুটি সি খুজিবলৈ আহিব মোক এটা পায়েলৰ গুটি দিয়াচোন মই অলপ ধান খাবলৈ যাওঁ সেইটো হবলৈ গৈ আছে
গতিকে
তই পায়েলে কিন তই ডাঙৰ ধুনীয়া ধুনীয়া পায়েল কিন আৰু তই যদি তাৰ লগত বিয়া হ মোৰ বৰ সুখী হম মই সুখী হম
একদম নিজৰ ককায়েক হিচাপে চাম তাত
মায়েৰ খবৰ কৈছো মায়েৰ হেৰিটো মায়েৰ হেৰি নম্বৰটো পঠাই দিছে মই তাইৰ লগতে কথা পাতিম
দি দিম বাৰু আপোনাক
এজনী গুলমুখীয়া ছোৱালী চাইডে তাইক মই বিয়া কৰাই দিম
মই গুলমুখীয়া ছোৱালী একদম ভাল একদম ছোৱালী
ৰঙা পাৰি আৰু নীলা পাৰি চাদৰ আৰু মুগা মেখেলা পিন্ধা
ওকে
ঠিক আছে, দা থ
দিয়ক, ঠিক আছে,
বাই
বাই।